নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। নেতাজী সুভাষ চন্দ্ৰ বসুৰ 128 সংখ্যক জন্মবাৰ্ষিকীৰ লগত সংগতি ৰাখি সমগ্ৰ দেশত আজি পৰাক্ৰম দিৱস পালন কৰা হৈছে। ৰাজ্যৰ বিভিন্ন স্থানতো নেতাজীক স্মৰণৰ বাবে কাৰ্যসূচী অনুষ্ঠিত হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জন্মবাৰ্ষিকীত নেতাগৰাকীক স্মৰণ কৰি দিয়া এটা বাৰ্তাত নেতাজীৰ জীৱন আৰু আদৰ্শই প্ৰতিগৰাকী ভাৰতীয়ক ৰাষ্ট্ৰসেৱাত উৎসৰ্গিত হবলৈ অনুপ্ৰাণিত কৰে বুলি মন্তব্য কৰে। জাপান ভ্ৰমণৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে জাপানতে নেতাজীয়ে আজাদ হিন্দ ফৌজৰ বীজ ৰোপণ কৰিছিল। জাপানত থকা ভাৰতীয় দূতাবাসত নেতাজীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে আয়োজিত এটা অনুষ্ঠানতো তেওঁ অংশ লয়। নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মদিনটো আজি কাৰ্বি আংলং জিলাতো পৰাক্ৰম দিৱস হিচাপে পালন কৰা হয়। কাৰ্বি আংলং জিলা বাংলা সাহিত্য, কলা আৰু সংস্কৃতি পৰিষদৰ উদ্যোগত ডিফুৰ নেতাজী উদ্যানত থকা নেতাজীৰ প্ৰতিমূৰ্তিত পুষ্পমাল্য অৰ্পণ কৰা হয়। অনুষ্ঠানত বহুকেইগৰাকী শিল্পীয়ে দেশপ্ৰেমমূলক নৃত্য গীতৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। জিলা আয়ুক্ত সুদীপ্ত বৰা, পৰিষদৰ গড়কাপ্তানী বৰ্ডৰ অধ্যক্ষ লংচিং টকবি, জ্যেষ্ঠ নাগৰিক ৰঞ্জিত সেন আদিৰ লগতে বহুসংখ্যক লোক এই অনুষ্ঠানত উপস্থিত থাকে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰতি বছৰৰ দৰে এইবাৰো নিয়মীয়া নিয়ন্ত্ৰিত বনভূমি দাহ প্ৰক্ৰিয়া আৰম্ভ হৈছে। উদ্যানখনত প্ৰতি বছৰে জানুৱাৰী ফেব্ৰুৱাৰী মাহত কণ্ট্ৰলড বাৰ্ণিং অৰ্থাৎ নিয়ন্ত্ৰিতভাৱে বনভূমিৰ কিছু অংশ দাহ কৰা হয়। তৃণভোজী বন্যপ্ৰাণীৰ বাবে খাদ্য হিচাপে নতুনকৈ গজি উঠা কোমল ঘাঁহ বনৰ প্ৰয়োজন হোৱা হেতুকে ওখ আৰু খাদ্যৰ অনুপযোগী ঘাঁহ বনসমূহ উদ্যান কৰ্তৃপক্ষই বিশেষ পদ্ধতিৰে জ্বলাই দিয়াৰ ব্যৱস্থা কৰে। বন্যপ্ৰাণীসমূহৰ অসুবিধা নোহোৱাকৈ প্ৰতি বছৰে উদ্যানখনৰ অংশ বিশেষত এনেদৰে দাহ কাৰ্য সম্পাদন কৰা হয়। নগাঁও জিলা সাহিত্য সভাৰ অষ্টবিংশতিতম দ্বিবাৰ্ষিক অধিৱেশনৰ প্ৰতিনিধি সভাত আজি মন্ত্ৰী তথা কলিয়াবৰৰ বিধায়ক কেশৱ মহন্তই অংশগ্ৰহণ কৰে। অনুষ্ঠানত অংশ লৈ মন্ত্ৰীগৰাকীয়ে মাতৃভাষাৰ মৰ্যাদা অক্ষুণ্ণ ৰখাৰ বাবে আৰু অসমীয়া সাহিত্য সংস্কৃতিক বিশ্বমুখী কৰি তোলাৰ ক্ষেত্ৰত প্ৰচেষ্টা গ্ৰহণ কৰিবলৈ সকলোকে আহ্বান জনায়। আজিৰ অনুষ্ঠানত জিলা সাহিত্য সভাৰ বিষয়ববীয়াকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। চৰাইদেউ জিলাৰ দিচাংপানীত পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত সোণাৰু কাঞ্চন কৃষ্ণচূড়া মহোৎসৱৰ কালি সামৰণি পৰে। কালি অন্তিম দিনাৰ কাৰ্যসূচীত বিশিষ্ট সংগীত শিল্পী গীতিকাৰ ইপচনলাল বৰুৱাক সোণাৰু কাঞ্চন কৃষ্ণচূড়াৰ চিৰসেউজ বঁটা প্ৰদান কৰা হয়। সামৰণি অনুষ্ঠানত বলিউডৰ প্ৰখ্যাত কণ্ঠশিল্পী বিনোদ ৰাথোৰ আৰু চান্দনী মুখাৰ্জীয়ে গীত পৰিৱেশন কৰে। যোৱা 18 জানুৱাৰীৰ পৰা অনুষ্ঠিত এই মহোৎসৱত ৰাজ্যখনৰ কমেও 50 গৰাকী প্ৰতিষ্ঠিত শিল্পীয়ে সংগীত পৰিৱেশন কৰে। উল্লেখযোগ্য যে প্ৰকৃতিপ্ৰেমী যুৱক অনুপ পাটকাইৰ নেতৃত্বত শিল্পী সমাজ, সাংবাদিক তথা চৰাইদেউৰ একাংশ পৰিৱেশ সচেতন নাগৰিকৰ উদ্যোগত 2019 চনৰ পৰাই সোণাৰু কাঞ্চন আৰু কৃষ্ণচূড়াৰ পুলি ৰোপণ আৰু প্ৰতিপালন কৰি থকা হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত প্ৰতি বছৰে এই অনুষ্ঠানৰ আয়োজন কৰা হয়। ডিব্ৰুগড় জিলাত অবৈধ সুৰাৰ প্ৰচলন নিয়ন্ত্ৰণ কৰাৰ বাবে আলোচনা কৰিবলৈ জিলাখনৰ আবকাৰী বিভাগৰ সৈতে মন্ত্ৰী অতুল বৰাই এখন বৈঠকত মিলিত হয়। জিলাখনত সুৰাৰ প্ৰচলন ৰোধৰ বাবে আবকাৰী বিভাগে গ্ৰহণ কৰা পদক্ষেপ তথা অন্যান্য কাম কাজৰ বিষয়ে বিভাগৰ বিষয়াসকলে মন্ত্ৰীগৰাকীক জানিবলৈ দিয়ে। মন্ত্ৰী শ্ৰীবৰাই জিলাখনত এনেধৰণৰ সুৰাৰ প্ৰচলনে যাতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে কঠোৰ ব্যৱস্থা ল'বলৈ বিভাগটোক নিৰ্দেশ দিয়ে। ভাৰতীয় সংবিধান খচৰা সমিতিৰ সদস্য তথা স্বাধীনতা সেনানী দম্বৰ সিং গুৰুঙৰ 125 সংখ্যক জয়ন্তী আজি তেজপুৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয়। এই উপলক্ষে আজি তেওঁৰ এটা পূৰ্ণাবয়ৱ প্ৰতিমূৰ্তি উদ্বোধনী অনুষ্ঠানত নদ্বাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা আৰু তেজপুৰ সমষ্টিৰ বিধায়ক পৃথ্বীৰাজ ৰাভাও উপস্থিত থাকে। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো গণৰাজ্য দিৱসৰ প্ৰস্তুতি অব্যাহত আছে। 76 সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ সময়ছোৱাত আলফা স্বাধীনকে ধৰি যাতে কোনো উগ্ৰপন্থী সংগঠনে ৰাজ্যখনত কুটাঘাতমূলক ঘটনা সংঘটিত কৰিব নোৱাৰে তাৰ বাবে ৰাজ্যৰ আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিছে। গুৱাহাটীৰ খানাপাৰাৰ অসম পশুপালন আৰু পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত হ'বলগীয়া গণৰাজ্য দিৱসৰ কাৰ্যসূচীত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই পতাকা উত্তোলন কৰিব। ইয়াৰ বাবে ইতিমধ্যে খানাপাৰা খেলপথাৰত 3-তৰপীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। সমাগত গণৰাজ্য দিৱসৰ কাৰ্যসূচীৰ অংশ হিচাপে আজি কাৰ্বি আংলং জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন আৰু ডিফু পৌৰসভাৰ সহযোগত ডিফু চহৰৰ ঘাইপথসমূহকে ধৰি উদ্যান, চৰকাৰী কাৰ্যালয়সমূহত চাফাই অভিযান চলোৱা হয়। জিলা আয়ুক্ত কাৰ্যালয়ৰ চৌহদত চলোৱা চাফাই কাৰ্যসূচীত মহিলা সংগঠনৰ সদস্য আৰু জিলা মহিলা সমিতিৰ সদস্যসকলেও অংশগ্ৰহণ কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।